আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা, সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছা অনুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ ২২তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ ১৭৬ অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। ২৫ মেত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। ৪দিনীয়া এই অধিৱেশনৰ ২৬ মেত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামাটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ ১৭৬ সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। পণ্ডিতগৰাকীলৈ সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত বক্তাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
আসাম স্কিল ইউনিভার্সিটির যেটা প্রচেষ্টা বিশেষকে তেখেতকলে তামোলপুর আর ওদালগুড়ি অঞ্চলখিন বেশি গুরুত্বপূর্ণভাবে লড়াছলীখিন সুযোগ দিব খুঁজিছে। এই বিশ্ববিদ্যালয় গভর্নমেন্ট অফ ইন্ডিয়ার একটা ইনিশিয়েটিভ, যত তেখেতকলে একটা থুলমূলকে মানে যদি কব বিচার যখন EWS ক্যাটাগরির লড়াছলী আছে তেখেতকলের ফিজ পর্যন্ত ইয়াত বিনামূলীয়ভাবে পড়ব পাৰিব। ইউনিভার্সিটির তেখেতকলে 5 বছরিয়া ইন্টিগ্রেটেড ইঞ্জিনিয়ারিং কোর্স করব পাৰিব, যার তেখেতকলে বিটেক করে পিনে উলাই আহিব পাৰিব আৰু লগতে বহু ধরনের কোর্স কিছুমান প্রভাইড আছে। আর আমার ওয়েবসাইট আসাম স্কিল ইউনিভার্সিটির ওয়েবসাইট বিলাক ভিজিট করব কারণে মই আহ্বান জানালো। আর এন্ট্রেন্স আছে আমার এইটো মাহর 31 তারিখে লাস্ট ডেট এন্ট্রেন্সর ফর্ম ফিল আপ।
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচক্ৰৰ হাতীমূৰাত সৃষ্টি কৰা খহনীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিৰোধমূলক কাম কাজৰ তদাৰক কৰে। তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা আয়ুক্তগৰাকীৰ এই পৰ্যবেক্ষণ কালত সমজিলা আয়ুক্ত, জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, কলিয়াবৰৰ ৰাজচক্ৰ বিষয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। দুর্নীতি নিরীক্ষণ আর নিবারণ সঞ্চালকালয়ে উৎকোচ লওয়ার অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলেখ্য তথা জরিপ অধিকর্তা কার্যালয়ের সহকারী সঞ্চালক লাচিত কুমার দাসক গ্রেপ্তার করে। সহকারী সঞ্চালক হিসাবে কার্যভার চলাই অসম অসামরিক সেবার বিষয়াগৰাকীয়ে এজন লোকৰ পৰা নগদ ধনৰ উৎকোচ লওয়ার সময়তে পূর্বৰে পৰা সুযোগৰ অপেক্ষাত থকা দুর্নীতি নিরীক্ষণ আর নিবারণ সঞ্চালকালয়ের দলে তেওঁক হাতেলতে ধরা পেলায়। উল্লেখযোগ্য যে অভিযুক্ত দাসে ভূমি বিক্রির বাবে আপত্তিবিহীন প্রমাণপত্র প্রদানের নামত এজন লোকৰ পৰা 1,00,000 টকাৰ দাবি কৰিছিল। সরকারি কামৰ বাবে এনেদৰে ধন দাবি করাক লৈ ভুক্তভোগী লোকজনে সমগ্র বিষয়টো দুর্নীতি নিরীক্ষণ আর নিবারণ সঞ্চালকালয়ক অবগত করার পাছতে বিভাগে যাবতীয় ব্যবস্থা গ্রহণ করে। ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছৰ সভাপতি কুঁৱৰ মদাও ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 গৰাকী বিধায়ককে ধৰি 126 গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।